وَمَا أَرْسَلْنَا فِي قَرْيَةٍ مِّن نَّبِيٍّ إِلَّا أَخَذْنَا أَهْلَهَا بِالْبَأْسَاءِ وَالضَّرَّاءِ لَعَلَّهُمْ يَضَّرَّعُونَ
আৰু আমি যি ঠাইতে নবী প্ৰেৰণ কৰিছো সেই ঠাইৰ অধিবাসীসকলক অৰ্থ সংকট আৰু দুখ কষ্টৰ দ্বাৰা আক্ৰান্ত কৰিছো যাতে সিহঁতে কাকতি মিনতি কৰে।